আকাশবাণী গুৱাহাটী পুৱা উজনি অসমৰ বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি অসমৰ উন্নয়ন আৰু বিকাশ কেন্দ্ৰিক বিভিন্ন বিষয় লৈ আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ শেহতীয়া পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে লাভ কৰা অভূতপূৰ্ব সফলতাৰ বিষয়ে গৃহমন্ত্ৰীগৰাকীক অৱগত কৰে। ডঃ শৰ্মাই মাওবাদী নিৰ্মূলৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপ তথা এই ক্ষেত্ৰত লাভ কৰা বৃহৎ সফলতাৰ বাবে শ্ৰীশ্বাহক অভিনন্দন জনায়। মুখ্যমন্ত্ৰী শৰ্মাই ইয়াৰ পাছত কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী জে পি নাড্ডাক সাক্ষাৎ কৰি নামৰূপৰ ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া পৰিসৰৰ বাবে তৃণমূল পৰ্যায়ৰ কাম ত্বৰান্বিত কৰাৰ বাবে অনুৰোধ জনায়। উল্লেখযোগ্য যে চলিত বৰ্ষতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় মন্ত্ৰীসভাই নামৰূপ সাৰ কাৰখানাৰ নতুন গোট স্থাপনৰ বাবে 10,601,40,00,00 টকাত অনুমোদন জনাইছিল। মুখ্যমন্ত্ৰী শৰ্মাই এই আলোচনাকালত ৰাজ্যৰ চিকিৎসা শিক্ষা সুবিধা বৃদ্ধি আৰু নতুন নাৰ্ছিং মহাবিদ্যালয় স্থাপনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা কামনা কৰে। তেওঁ লগতে আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ জৰিয়তে হিতাধিকাৰীসকলৰ সৰ্বাধিক লাভালাভ নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আহান জনায়। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় বিনিয়োগকাৰী উত্তৰ পূব ভাৰতৰ অভূতপূৰ্ব বিকাশৰ সম্ভাৱনা অন্বেষণ কৰিবলৈ আহান জনায়। নতুন দিল্লীত অনুষ্ঠিত বিকশিত উত্তৰ পূব বিনিয়োগকাৰী সন্মিলনত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে নতুন ভাৰতৰ বুকুত আজি উত্তৰ পূৰ্বাঞ্চল উন্নয়নশীল অঞ্চলৰূপে পৰিগণিত হৈছে। সন্মিলনখনৰ উত্তৰ পূবৰ আন্তঃগাঁথনিৰ বাবে সম্ভাৱনীয়তা মুকলিকৰণ বিষয়ক ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত উত্তৰ পূৰ্বাঞ্চলত যুগান্তকাৰী পৰিৱৰ্তন সম্ভৱ হৈছে বুলি মন্তব্য কৰে। তেওঁ কয় যে এসময়ত যিটো অঞ্চল অত্যন্ত আৰু বিচ্ছিন্ন বুলি গণ্য কৰা হৈছিল, এতিয়া এই অঞ্চলটো দেশৰ বাবে দক্ষিণ পূব এছিয়াৰ প্ৰৱেশদ্বাৰত পৰিণত হৈছে। এই অঞ্চলটো কেৱল ভাৰতৰ বিকাশৰ এটা অংশই নহয়, ই এটা বৃহৎ অধ্যায়। দুলীয়াজানত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যোৱা বীৰ লাচিত সেনা অসমৰ মুৰববী শৃংখল চলিহাক ডিব্ৰুগড় আৰক্ষীয়ে কালি নিশা মুকলি কৰি দিয়ে। ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰ্মল ঘোষে জনোৱা মতে শিৱসাগৰৰ পৰা দুলীয়াজানলৈ প্ৰতিবাদৰ বাবে গৈ থকাৰ সময়ত কালি দুপৰীয়া শৃংখল চলিহাক আটক কৰা হৈছিল। উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ এটা তেল ডিপুত দুটা পক্ষৰ মাজত হোৱা মাৰপিটৰ ঘটনা কেন্দ্ৰ কৰি কালি কেইবাটাও দল সংগঠনে দুলীয়াজান বন্ধৰ আহ্বান জনাইছিল। 11টা জাতীয় জনগোষ্ঠীয় সংগঠনে আহ্বান জনোৱা এই বন্ধৰ সময়ত একাধিক বিক্ষিপ্ত ঘটনা সংঘটিত হয়। এই বন্ধৰ প্ৰতি দুলীয়াজানবাসীয়ে স্বতঃস্ফূৰ্ত সঁহাৰি জনোৱা ফলত চহৰখনৰ দোকান, বজাৰ, চৰকাৰী বেচৰকাৰী কাৰ্যালয়, যান বাহনৰ চলাচল আদি বন্ধ হৈ পৰে। মানৱ অধিকাৰ আয়োগে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক আৰক্ষীয়ে হাতকেৰিয়া লগাই আদালতত হাজিৰ কৰা বিষয়টো সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। ডিব্ৰুগড় জিলা আয়ুক্তক সবিশেষ নথি পত্ৰসহ শীঘ্ৰেই এই তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ দিয়া হৈছে। আনহাতে নিৰ্দেশনাটোত ডিব্ৰুগড় আৰক্ষী অধীক্ষকক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ তদন্তৰ শেহতীয়া তথ্য মানৱ অধিকাৰ আয়োগক জমা দিবলৈও কোৱা হৈছে। কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষা কাইলৈ অনুষ্ঠিত হ'ব। দেশৰ বিভিন্ন কেন্দ্ৰৰ লগতে গুৱাহাটীৰ মুঠ 26টা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব। গুৱাহাটীৰ পৰীক্ষা কেন্দ্ৰসমূহত মুঠ 10,587গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পৰীক্ষাৰ্থী, পৰীক্ষা পৰিচালনাৰ সৈতে জড়িত বিষয়া, আৰক্ষী আৰু চৰকাৰ অথবা জিলা আয়ুক্তৰ কৰ্তৃত্বপ্ৰাপ্ত লোকৰ বাহিৰে আন লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে কালি পানীতোলা শিক্ষাখণ্ডৰ অন্তৰ্গত চাবুৱা চাহবাগিচা আদৰ্শ বিদ্যালয় পৰিদৰ্শন কৰি বিদ্যালয়খণ্ডৰ আন্তঃগাঁথনিৰ সৈতে শিক্ষক শৈক্ষিক পৰিৱেশৰ সবিশেষ বুজ লয়। আয়ুক্তগৰাকীয়ে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰি বিদ্যালয়খনৰ সৰ্বাংগীন বিকাশৰ বাবে পৰামৰ্শ আগবঢ়ায়। খেলো ইণ্ডিয়া বীচ গেমছত অসমে এটা সোণসহ 8টা পদক জয়েৰে অভিযান সমাপ্ত কৰিছে। দমন আৰু দিউৰ লগতে দাদ্ৰা আৰু নগৰ হাভেলীত অনুষ্ঠিত উদ্বোধনী বৰ্ষৰ প্ৰতিযোগিতাখনত অসম পদক তালিকাৰ 10 নম্বৰ স্থানত আছে। উদ্বোধনী বৰ্ষৰ খেলো ইণ্ডিয়া বীচ গেমছত মুঠ 26 খেল অন্তৰ্ভুক্ত কৰা হৈছে। এই তালিকাত 5টা সোণসহ মুঠ 13টা পদকেৰে মণিপুৰ শীৰ্ষস্থানত আছে। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব। Thank you.